এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ ঠিকাভিত্তিক 147গৰাকী প্ৰবক্তাৰ নিযুক্তি বাতিলক কেন্দ্ৰ কৰি বিধানসভাত হুলস্থূলীয়া পৰিৱেশ, 21 মাৰ্চত এই সম্পৰ্কত সদনত বিবৃতি, ৰাজ্যত মহিলাৰ বাবে 4টা সুকীয়া নিচামুক্তি আৰু পুনৰ্বাসন কেন্দ্ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ, বহনক্ষম জৈৱ প্ৰযুক্তিৰ বাবে অনুকূল বাতাবৰণ গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে চুক্তি, দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, আৰু বিশ্ব পেৰা এথলেটিকছ গ্ৰা প্ৰি প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰি আবাবিল আলীৰ অভিলেখ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যখনৰ বিভিন্ন অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ ঠিকাভিত্তিত কৰ্মৰত 147গৰাকী অংশকালীন প্ৰবক্তাৰ নিযুক্তি বাতিলক কেন্দ্ৰ কৰি বিৰোধী পক্ষই আজি সভাস্থগিত প্ৰস্তাৱ উত্থাপনৰ দাবীক লৈ বিধানসভাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। সদনত প্ৰশ্নোত্তৰ কাল অন্ত পৰাৰ পাছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত এটা সভাস্থগিত প্ৰস্তাৱ উত্থাপনৰ বাবে অধ্যক্ষৰ ওচৰত দাবী জনায়। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই প্ৰস্তাৱ নাকচ কৰি শূন্যকালীন ঘণ্টাত বিষয়টো আলোচনা কৰাৰ বাবে পৰামৰ্শ দিয়ে যদিও কংগ্ৰেছ আৰু AIUDFৰ বিধায়কসকলৰ লগতে বিধায়ক অখিল গগৈয়ে অধ্যক্ষৰ দাবী অগ্ৰাহ্য কৰি হাতে হাতে প্লে কাৰ্ড লৈ সদনৰ মজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে। সদনত হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে কাৰো মাত কোনেও নুশুনা হয় আৰু অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে 10 মিনিটৰ বাবে সদনৰ কাম কাজ স্থগিত ৰাখিবলৈ বাধ্য হয়। সদন পুনৰ মিলিত হোৱাৰ পাছতো বিৰোধী পক্ষই এই দাবী সন্দৰ্ভত চৰকাৰৰ পৰা এটা বিবৃতি দাবী কৰে। অধ্যক্ষৰ আসনত থকা উপাধ্যক্ষ নোমল মমিনে এই সন্দৰ্ভত এটা বিবৃতি দিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে। সদনৰ দিনটোৰ কাম কাজৰ অন্ত পৰাৰ কিছু সময়ৰ পূৰ্বে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ 147গৰাকী ঠিকাভিত্তিক প্ৰবক্তাৰ নিযুক্তি বাতিল সন্দৰ্ভত অহা 21 মাৰ্চত ৰাজ্য চৰকাৰে সদনত বিবৃতি দিব বুলি ঘোষণা কৰে। অসমে 2047চনৰ ভিতৰত অৰ্থনৈতিক দিশত দেশক নেতৃত্ব প্ৰদান কৰিব। বিধানসভাত আজি বাজেট বিতৰ্কৰ উত্তৰ দি বিত্তমন্ত্ৰী অজন্তা নেওগে এইদৰে কয়। তেওঁ কয় যে অসমে সম্প্ৰতি দেশৰ 28খন ৰাজ্যৰ ভিতৰত গৌৰৱেৰে নিজৰ পৰিচয় দিবলৈ সমৰ্থ হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অহা 31 মাৰ্চৰ ভিতৰত বাজেট ব্যয়ৰ পৰিমাণে 85% স্পৰ্শ কৰিব আৰু 2025-26 বিত্তীয় বৰ্ষৰ ৰাজ্যৰ বাজেট ব্যয় 90% বৃদ্ধি পাব। অসমক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ সংকল্পৰে ৰাজ্য চৰকাৰ আগবাঢ়িছে বুলি উল্লেখ কৰি শ্ৰীমতী নেওগে কয় যে ইচ্ছাকৃতভাৱে কোনো বিভাগৰ পুঁজি কৰ্তন কৰা হোৱা নাই। সম্ভাৱ্য পুঁজি 2000 কোটি টকা ৰখা হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে বিভাগসমূহক পুঁজিৰ প্ৰয়োজন হলে এই পুঁজি ব্যয় কৰিব পাৰিব। ইয়াৰ পূৰ্বে বিধানসভাত আজি দ্বিতীয় দিনৰ বাবে অনুষ্ঠিত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সম্পৰ্কীয় আলোচনাত অংশ লৈ অসম গণ পৰিষদৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে ৰাজ্য শেহতীয়াকৈ অৰ্থনৈতিক দিশত নতুন গতি লাভ কৰিছে। ইয়াৰ ফলত ৰাজ্যৰ বিকাশ ত্বৰান্বিত হৈছে বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। শ্ৰীকলিতাই কয় যে বাজেটত দৰিদ্ৰতা নিৰ্মূলকৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। বাজেট সম্পৰ্কীয় আলোচনাত ভাগ লৈ কংগ্ৰেছৰ আব্দুল বাতিন খণ্ডকাৰে কয় যে কোনো দেশ বা ৰাজ্যৰ বিকাশ আৰু উন্নয়ন মূলধনী ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰে যদিও এইবাৰৰ বাজেটত ৰাজ্য চৰকাৰে উন্নয়নৰ দিশটো এৰাই চলিছে আৰু বিভিন্ন শিতানৰ ধন কৰ্তন কৰা হৈছে। তেওঁ কয় যে চলিত বৰ্ষৰ গ্ৰামোন্নয়ন শিতানত 7,122 কোটি টকা ধাৰ্য কৰা হৈছিল, কিন্তু পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে এই শিতানত 4,938 কোটি টকাহে আবণ্টন দিয়া হৈছে। BPFৰ বিধায়ক দুৰ্গা দাস বড়োৱে নিবনুৱা সমস্যাৰ ভয়াৱহতা দূৰ কৰাৰ স্বাৰ্থত ঔদ্যোগিকীকৰণত অধিক গুৰুত্ব দিবলৈ চৰকাৰক আহান জনায়। কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰহমান আহমেদে আলোচনাত ভাগ লৈ বাজেটত কৰ্মসংস্থাপনৰ পথ সম্পৰ্কে কোনো উল্লেখ নাই বুলি মন্তব্য কৰে। বাজেটৰ বাবে জনমূৰি ঋণ 52,164 টকালৈ বৃদ্ধি পোৱা বুলি বিধায়কগৰাকীয়ে দাবী কৰে। CPIMৰ সদস্য মনোৰঞ্জন তালুকদাৰেও অনুৰূপ মন্তব্য কৰে। UPPLৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে কয় যে অৰ্থনৈতিক সংস্কাৰৰ বাবে ৰাজ্যত উন্নয়ন ত্বৰান্বিত হৈছে। তেওঁ লগতে এইবাৰৰ বাজেটত BTRৰ বাবে ধাৰ্য কৰা ধন 1,100 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে বিত্তমন্ত্ৰীগৰাকীক সদনৰ মজিয়াত ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যত মহিলাৰ বাবে 4টা সুকীয়া নিচামুক্তি আৰু পুনৰ্বাসন কেন্দ্ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিধানসভাত এটা প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰে। শ্ৰীহাজৰিকাই কয় যে ৰাজ্যত বৰ্তমান 20টা নিচামুক্তি আৰু পুনৰ্বাসন কেন্দ্ৰ আছে। ইয়াৰে 6টা চৰকাৰৰ আৰু 14টা বেচৰকাৰী খণ্ডৰ দ্বাৰা পৰিচালিত বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্য নিচামুক্তি আৰু পুনৰ্বাসন কেন্দ্ৰসমূহৰ সাম্প্ৰতিক স্থিতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
SOP এখন দিছিলো যে দিছ সেন্টাৰ শুড বি সুইটেবলি লোকেটেড এণ্ড ইজিলি এক্সেসিবল বাই পাবলিক ট্ৰেন্সপৰ্ট। অতি পৰিমাণে আৰু এটা মই লক্ষ্য কৰিছিলো যে এনেকুৱা এটা জেগাত কৰি লয়, ভাড়া ঘৰ এটা লৈ লয়, তাতে সেইখিনি একচুৱেলি সেইখিনি ডিএডিকশ্যন চেণ্টাৰ থকাৰ পৰিৱেশে নাই। এনেকুৱা কিছুমান কথা আছিলে অধ্যক্ষ ডাঙৰীয়া। আৰু কি হয়, তাতে এনেকুৱা কিছুমান ওখ ডাঙৰ বাউন্সাৰ ৰখাই ৰখাই থৈ দিয়ে তাতে মারপিটো করে আনকি এই পরিবেশ আসলে সেইবিলাক আমি নাইকিয়া করে কি করলো মাস্ট হ্যাভ টাই আপস উইথ নিয়ারেস্ট হসপিটালস এন্ড নার্সিং হোম টু হ্যান্ডেল এমার্জেন্সি সিচুয়েশনস ডক্টর যোৱা নোযোৱা কোনো কথাই নাই আমি এটা করলো যে ডক্টর যাবই লাগবে ওসর হসপিটাল টাই আপ করবই লাগবে মেল ফিমেল এন্ড ট্রান্সজেন্ডার পেশেন্ট শুড বি কেপ সেপারেটলি মই যেটা কইছিলো তেতিয়া অলপ সেপারেটই আসলে কিন্তু বহুত বেশি সেপারেটও নাছিল মেল ফিমেল অলমোস্ট একেলগে থাকিছিল আমি সেটা ফোর্সফুলি বন্ধ করছো রানিং ওয়াটার ফেসিলিটি শুড বি দেয়ার পানির অবস্থান আছে লেতেরা আছে অত্যন্ত বিভৎস পরিবেশ আছে সিসিটিভি ক্যামেরাস বাউন্ডারি ওয়াল এন্ড রিক্রিয়েশনাল ফেসিলিটি ফেসিলিটিস রিকোয়ারমেন্ট দেয়ার শুড বি এ মিনিমাম 50 স্কোয়ার ফিট পার পেশেন্ট 200 স্কোয়ার ফিটর রুমত চারিজন হে আবাসী থাকিব পারিব তাতকৈ থাকিব নোৱাৰে বাংক বেড শুড বি নট এলাউড ইচ পেশেন্ট শুড বি প্রোভাইডেড স্ট্যান্ডার্ড সাইজ বেড ওয়ান মেট্রেস বেড লিনেন এ পিলো ব্ল্যাঙ্কেট এন্ড ওয়ান মসকুইটো নেট বেড লিনেন টু বি চেঞ্জ ইন এট লিস্ট ওয়ান্স ইন এ উইক অল রুম শুড বি ওয়েল ভেন্টিলেটেড and lit the doors and windows should have iron grills and mosquito nets
apnalake khondhiar anchalik batori khunise akahwani guwahati kendra para poroborti batori khunok orup kumar sharmar para
দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি পায় সম্পূৰ্ণ হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। বৰপেটা সত্ৰত কাইলৈ সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। হোলী গীতৰ প্ৰসাৰৰ অংশ হিচাপে আজি বৰপেটাত বৰ্ণিল বসন্ত নামেৰে হোলী গীত পৰিৱেশনৰ কাৰ্যসূচী লোৱা হয়। কমেও 80টা দলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বৰপেটা ৰাখালথান খেলপথাৰৰ পৰা শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰে অংশগ্ৰহণ কৰে। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, কৰমূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত কাইলৈৰ পৰা ফল্গু উৎসৱৰ আয়োজন কৰা হৈছে। মুখাশিল্পৰ বাবে বিশ্ববিখ্যাত চামগুৰি সত্ৰত চাৰিদিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। উৎসৱৰ অংশ হিচাপে নাম কীৰ্তন, ফাকুৱাৰ গীত মাত আৰু ভাওনা পৰিৱেশন কৰা হ'ব। কোচবিহাৰৰ ইতিহাস প্ৰসিদ্ধ মধুপুৰ সত্ৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ দৌল উৎসৱ পালন কৰা হ'ব। কাইলৈ গন্ধযাত্ৰাৰ লগতে সত্ৰৰ চৌহদত সাজি উলিওৱা ভেলাঘৰত অগ্নি সংযোগ কৰি ৰাইজৰ মংগল কামনা কৰা হ'ব। পৰহিলৈ গোসাঁইৰ সন্মুখত নাম প্ৰসংগ আৰু 15 মাৰ্চত গোসাঁইক লৈ শোভাযাত্ৰা কৰা হ'ব। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গোৱালপাৰাতো বিস্তৃত কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি চলাই থকা হৈছে। ৰংজুলিৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীৰাম বিগ্ৰহ ৰামচন্দ্ৰ বিগ্ৰহ দেৱালয়ত কাইলৈৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত হ'ব। গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰ আৰু পশ্চিম গোৱালপাৰাৰ কেউলীয়াহাটী সত্ৰতো কাইলৈ সন্ধিয়া অধিবাস আৰু সান্ধ্য কীৰ্তনৰ আয়োজন কৰা হৈছে। তামোলপুৰ জিলাৰ পুনিয়া শ্যামৰায় সত্ৰৰ লগতে জিলাখনৰ কেইবাখনো সত্ৰ আৰু অন্যান্য স্থানত কাইলৈৰ পৰা আয়োজিত দৌল উৎসৱৰ বাবে সত্ৰসমূহ সজাই পৰাই তোলা হৈছে। শ্যামৰায় সত্ৰ উদযাপন সমিতিয়ে কাইলৈৰ পৰা 3 দিনীয়াকৈ এই উৎসৱ পালন কৰিব। এই উপলক্ষে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কাইলৈ দৌল মন্দিৰৰ মুখ্য দ্বাৰ উন্মোচন কৰিব। সন্ধিয়া মেঘদাহ কৰাৰ লগতে নাটক পৰিৱেশন কৰা হ'ব। দৌল যাত্ৰা উপলক্ষে বৰপেটা, মৰিগাঁও আৰু নগাঁৱৰ জিলা আয়ুক্তই অহা 15 মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগ আৰু ৰাজ্য চৰকাৰে অৰ্থনীতি, পৰিৱেশ আৰু কৰ্মসংস্থাপনৰ বাবে জৈৱ প্ৰযুক্তি বায়' ই-3 নীতিৰ অধীনত এখন ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিৰ জৰিয়তে ৰাজ্যত বহনক্ষম জৈৱ প্ৰযুক্তি অনুকূল বাতাবৰণ গঢ়ি জৈৱ উৎপাদন ত্বৰান্বিত কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে। চুক্তিৰ অধীনত জৈৱ প্ৰযুক্তি বিভাগে যাৱতীয় দিহা পৰামৰ্শ আগবঢ়াব আৰু সহযোগিতাৰ পথ সুচল কৰিব। ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে বায়' ই-3 কোষ গঠন কৰি এই উদ্যমক আগুৱাই লৈ যাব। ৰাজ্য চৰকাৰে অসম বায়' ই-3 পৰিকল্পনা যুগুতাই উলিয়াব। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীসভাই যোৱা আগষ্টত ভাৰতবৰ্ষক জৈৱ আধাৰিত উদ্ভাৱনৰ অগ্ৰণী কেন্দ্ৰৰূপে গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল। কৃষি বিভাগৰ উদ্যোগত দৰং জিলাৰ মঙলদৈত আজিৰে পৰা 2 দিনীয়া কাৰ্যসূচীৰে কৃষক মেলা অনুষ্ঠিত হৈছে। মেলাত বিভিন্ন কৃষিজাত সামগ্ৰীৰ প্ৰদৰ্শনী, কৃষক পঞ্জীয়ন, কৃষক আৰু কৃষি বিজ্ঞানীৰ মত বিনিময়, সজাগতা সভা অনুষ্ঠিত হয়। প্ৰথম দিনাৰ কাৰ্যসূচীত জিলাখনৰ 100+ কৃষক, কৃষি বিজ্ঞানী, আত্মসহায়ক গোটৰ মহিলাসকলে অংশ লয়। কাইলৈ কৃষক পঞ্জীয়ন, কৃষক প্ৰশিক্ষণ, মুকলি সভা আৰু কৃষকসকলৰ মাজত সঁজুলি বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই কৃষক মেলা সন্দৰ্ভত কৃষি বিষয়া দিবাকৰ ডেকাই এইদৰে কয়।
আমাৰ কৃষকসকলে এক ফাৰ্মাৰ চাইণ্টিষ্ট ইণ্টাৰেকশ্যন, কৃষক আৰু বিজ্ঞানীৰ মাজত মত বিনিময়, এই অনুষ্ঠানটিৰ জৰিয়তে তেওঁলোকৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে আমাৰ চাইণ্টিষ্টসকলৰ আলোচনা কৰিব পাৰিব আৰু বিজ্ঞানীসকলে ইয়ার উত্তর সমূহ সুন্দরভাবে দিব পারিব। আমি আশা রাখিম যে এই অনুষ্ঠানটির পর আমার কৃষক যথেষ্ট উপকৃত হব। আমি ইয়াতে আন এটা ব্যবস্থা রাখিছো, ফার্মার রেজিস্ট্রিং অর্থাৎ কৃষকর পঞ্জীকরণ। কৃষক পঞ্জীকরণ করলেহে বিভাগের বিভিন্ন আসনির সুবিধা লোক পড়বতে আমি ইয়াতে পি এম এ বি ওয়াই অর্থাৎ প্রধানমন্ত্রী ফসল বীমা যোজনার বিষয়েও আমি ব্যবস্থা রাখিছো যাতে কৃষক হলে ইয়াতে সুবিধাখিন লব পারে।
কৃষি বিভাগের উদ্যোগত হাইলাকান্দি জেলাত আজিরপর দুদিনের কার্যসূচীরে কৃষক মেলা অনুষ্ঠিত হয়েছে। কৃষক মেলার সঙ্গে সংগতি রাখি কৃষির অত্যাধুনিক যন্ত্রর প্রদর্শনী আত্মসহায়ক গোটর বিপণী মুক্তি করা হয়। মেলার প্রথম দিনত ভালেকেইগী কৃষি বিজ্ঞানী সভাত অংশ লো কৃষকসলের উন্নয়নের সরকার গ্রহণ করা বিভিন্ন আসনি সম্পর্কে বিস্তৃতভাবে আলোচনা করে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহর আসন্ন ভ্রমণ সন্দর্ভত যোরহাট জেলা আয়ুক্তর কার্যালয়ত আজি এখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। কেন্দ্রীয় গৃহমন্ত্রীগার ভ্রমণ যাতে সুচারুরূপে আর সফলতার সম্পন্ন হয় তার প্রতি লক্ষ্য রাখি আয়ুক্তগার বিভাগীয় বিষয়াসল পরামর্শ আগবায়।
অভিযুক্ত গ্রেপ্তার করার সময় সংশ্লিষ্ট আরক্ষী বিষয়ে আইনগত নীতি নিয়ম পালন নকর বিষয়টুক আজি গুয়াহাটী উচ্চ ন্যায়ালয়ে উদ্বিগ্নতা প্রকাশ করে। মঙ্গলদৈ থানাত রুজু হওয়া এটা গোচরত এজন অভিযুক্ত গ্রেপ্তারের সময় আরক্ষী নিয়ম উলঙ্ঘা করা সন্দর্ভত উচ্চ ন্যায়ালয়ের ন্যায়াধীশ মৃদুল কুমার কলিতার বিচারপীঠে লোকজনক জামিন প্রদান করে সমগ্র বিষয়টি সন্দর্ভত কেবাটাও পরামর্শ আগবায়। ন্যায়ালয়ে কয় যে অভিযুক্ত গ্রেপ্তারের সময় আরক্ষী লোকজনক গ্রেপ্তারের কারণ নাইবা কেনে ধরনের অপরাধের গ্রেপ্তার করা হয়েছে সেই সম্পর্ক সকল তথ্য দিব লাগিব। গ্রেপ্তারের সময় আরক্ষী এনে নিয়ম পালন নকরার অভিযুক্ত জামিন লাভ করে বলে উল্লেখ করে এই নির্দেশনার প্রতিলিপি সরকারের মুখ্য সচিব আর আরক্ষী সঞ্চালক প্রধানলৈ প্রেরণের নির্দেশনাটি উল্লেখ করা হয়েছে। জয়পুরত অনুষ্ঠিত 2025 বর্ষের আইফা বঁটা প্রদান অনুষ্ঠানত অসমৰ বলয় কুমার দলৈয়ে শ্রেষ্ঠ শব্দ সংমিশ্রণের শিতানত সন্মান লাভ করেছে। কিল নামৰ হিন্দী চলচ্চিত্রখনত করা শব্দ সংমিশ্রণের শ্রীদলৈক এই বঁটা প্রদান করা হয়। উল্লেখযোগ্য যে অসমৰ অনুৰাগ শইকীয়াই যোৱা দেওবাৰে আইফা ডিজিটেল পুরস্কার প্রদান অনুষ্ঠানত শ্রেষ্ঠ শীর্ষ সংগীতের সন্মান লাভ করেছিল। মিসম্যাচ নামৰ ডিজিটেল ধারাবাহিকখনৰ তৃতীয় সংস্করণের ইস্ক হে শীর্ষ গীতটির সংগীত পরিচালকগৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছিল। কামরূপ সংস্কৃত সঞ্জীবনী সভার উদ্যোগত আর রাষ্ট্রীয় পাণ্ডুলিপি মিশনের সহযোগত নলবারীত অনুষ্ঠিত 15-দিনিয়া পাণ্ডুলিপি অধ্যয়ন কর্মশালার আজি সামরণি পড়ে। গুয়াহাটী বিশ্ববিদ্যালয়, কুমার ভাস্কর বর্মা সংস্কৃত আর পুরাতন অধ্যয়ন বিশ্ববিদ্যালয়, ভট্টদেব বিশ্ববিদ্যালয় আর কোকরাঝার বিশ্ববিদ্যালয়ের 30 ছাত্র ছাত্রী কর্মশালাত অংশ লয়। নতুন দিল্লির রাষ্ট্রীয় পাণ্ডুলিপি মিশনের সমন্বয়ক শ্রীধর বারিকে কর্মশালাত মুখ্য অতিথি হিসেবে অংশগ্রহণ করে। পুরনি পাণ্ডুলিপি সমূহ সংরক্ষণ করবলৈ সকলকে আহ্বান জানায়। হাঁচি গছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশল সন্দৰ্ভত যোৰহাট বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত আয়োজিত প্ৰশিক্ষণ কৰ্মশালাৰ আজি অন্ত পৰে। দেশৰ 6 ৰাজ্যৰ 11 প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশ লৈছিল। প্ৰশিক্ষণত অংশগ্ৰহণকাৰীসকলক গোলাঘাট জিলাৰ নাহৰণি অঞ্চললৈ ক্ষেত্ৰ অধ্যয়নৰ বাবে লৈ যোৱা হৈছিল। হাঁচি খেতি তথা এই ব্যৱসায়ৰ সৈতে জড়িত বিভিন্ন ব্যক্তিৰ সৈতে কৰ্মশালাত প্ৰশিক্ষাৰ্থীসকলে মত বিনিময় কৰে। যোৰহাটৰ পুলিবৰ আজানগাঁৱৰ সমীপত আজি বিয়লি 37 ৰাষ্ট্ৰীয় ঘাইপথত হোৱা এটা পথ দুৰ্ঘটনাত দুজন শিক্ষাৰ্থী নিহত আৰু অন্য দুজন গুৰুতৰভাৱে আহত হয়। আহত ছাত্ৰী দুগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত নিহত ছাত্ৰ দুজন কাজিৰঙা বিশ্ববিদ্যালয়ৰ বুলি জানিব পৰা গৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নৰ্থ ইষ্ট ইউনাইটেডে কালি গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত শ্বিলং লাজং ফুটবল ক্লাবক 1-0 গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। অসমৰ আবাবিল আলীয়ে নতুন দিল্লীত চলি থকা বিশ্ব পেৰা এথলেটিক্স গ্ৰা প্ৰি প্ৰতিযোগিতাৰ পুৰুষৰ T44 শিতানৰ 100 মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰি অভিলেখ গঢ়িছে। আবাবিল বিশ্ব পেৰা এথলেটিক্স গ্ৰা প্ৰি প্ৰতিযোগিতাৰ পদক অৰ্জন কৰা ৰাজ্যৰ প্ৰথমগৰাকী খেলুৱৈ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ ঠিকাভিত্তিক 147 প্ৰবক্তাৰ নিযুক্তি বাতিলক কেন্দ্ৰ কৰি বিধানসভাত হুলস্থূলীয়া পৰিৱেশ। 21 মাৰ্চত এই সম্পৰ্কত সদনত বিবৃতি। রাজ্যত মহিলাৰ বাবে 4 সুকীয়া নিচামুক্তি আৰু পুনৰবাসন কেন্দ্ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ। বহনক্ষম জৈৱ প্ৰযুক্তিৰ বাবে অনুকূল বাতাবৰণ গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে চুক্তি। দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আৰু বিশ্ব পেৰা এথলেটিক্স গ্ৰা প্ৰি প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰি আবাবিল আলীৰ অভিলেখ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।